বাতৰি সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দিব। লোকসভাত আজি ধ্বনি ভোটৰ জৰিয়তে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 14 ফেব্ৰুৱাৰীত কেইবাটাও কাৰ্যসূচীৰে অসমলৈ আহিব। 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত ছাৰ্ভিচেছে ৰেলৱেক 2-0 গ'লত পৰাস্ত কৰে আৰু মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দিব বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰিছে। উচ্চ সদনত বিৰোধী পক্ষৰ নেতা মল্লিকাৰ্জুন খাৰ্গে উত্থাপন কৰা অভিযোগৰ উত্তৰ দি শ্ৰীৰিজিজুৱে কয় যে সকলো সাংসদে প্ৰধানমন্ত্ৰীৰ ভাষণ শুনিব বিচাৰে, কিন্তু কংগ্ৰেছ দলে প্ৰধানমন্ত্ৰীৰ বক্তব্য শুনিব নিবিচাৰে, এয়া তেওঁলোকৰ নিজস্ব কথা।
To the Honorable President's address to a joint session of the Parliament. We all are expecting that all the Honorable Members will follow the traditions and the rules. This House belongs to all the Honorable Members. All the Members are waiting to listen to this speech of Honorable Prime Minister today.
লোকসভাত বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়ে দেশৰ স্বাৰ্থৰ হকে ক'ব বিচাৰে যদিও তেওঁক ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত ক'বলৈ দিয়া হোৱা নাই বুলি শ্ৰীখাৰ্গে উত্থাপন কৰা অভিযোগ শ্ৰীৰিজিজুৱে খণ্ডন কৰে। তেওঁ কয় যে শ্ৰীগান্ধীয়ে সংসদীয় নীতি নিয়ম অনুসৰণ কৰা নাছিল আৰু সাংসদগৰাকীয়ে নিয়ম ভংগ কৰি বক্তব্য ৰাখিছিল। মল্লিকাৰ্জুন খাৰ্গে কয় যে ৰাজ্যসভাই একমাত্ৰ সদন নহয়, বৰং ৰাজ্যসভা আৰু লোকসভাক একেলগেহে সংসদ বুলি কোৱা হয়। সদনৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডায়ো শ্ৰীখাৰ্গেৰ বক্তব্যৰ বিৰোধিতা কৰে। তেওঁ কয় যে লোকসভাৰ সৈতে জড়িত বিষয় লৈ ৰাজ্যসভাত আলোচনা কৰিব পৰা নাযায়। শ্ৰীনাড্ডাই লগতে কয় যে প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন চৰকাৰ যিকোনো বিষয় লৈ সদনত আলোচনা কৰিবলৈ সদায় সাজু, যদিও বিৰোধী পক্ষৰ সদস্যসকলে লোকসভাৰ কাম কাজ বিঘ্নিত কৰি আহিছে। কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে বিৰোধী পক্ষই বিচৰা ধৰণে ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত বাণিজ্যিক চুক্তি সন্দৰ্ভত বিবৃতি দিয়া বুলিও তেওঁ মন্তব্য কৰে। লোকসভাত আজি ধনী ভোটৰ জৰিয়তে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ সাংসদ সৰ্বানন্দ সোণোৱালে উত্থাপন কৰা এই প্ৰস্তাৱ বিজেপিৰ সাংসদ তেজস্বী সূৰ্যাই সমৰ্থন কৰে। প্ৰথমবাৰ স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা আৰম্ভ কৰে। শ্ৰীবিৰলাই এই ধন্যবাদসূচক প্ৰস্তাৱক লৈ বিৰোধী পক্ষৰ কেইবাগৰাকী সদস্য উত্থাপন কৰা সংশোধনীৰ সন্দৰ্ভত ভোটদানৰ বাবে আহ্বান জনায় যদিও সদনে বিষয়টো অস্বীকাৰ কৰে। বিৰোধী সাংসদসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে লোকসভাত ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। শ্ৰীবিৰলাই কয় যে নিম্ন সদনত এতিয়া 2026-27 বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব আৰু প্ৰতিজন সদস্যই কথা কোৱাৰ সুযোগ লাভ কৰিব। ইয়াৰ পাছতো বিৰোধী পক্ষৰ সাংসদসকলে হুলস্থূলীয়া পৰিস্থিতি অব্যাহত ৰখাত অধ্যক্ষই সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ঘোষণা কৰে। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত প্ৰথমবাৰৰ বাবে সদন মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই বিৰোধী পক্ষৰ সদস্যসকলৰ আচৰণক লৈ উদ্বেগ প্ৰকাশ কৰি তেওঁলোকক সদনৰ নীতি নিয়ম মানি চলিবলৈ অনুৰোধ জনায়। অধ্যক্ষগৰাকীয়ে বিৰোধী সদস্যসকলৰ আচৰণ সদনৰ মৰ্যাদাৰ পৰিপন্থী বুলি উল্লেখ কৰে। তেওঁ লগতে সদনৰ নিয়ম শৃংখলা মানি চলাটো সকলো সদস্যৰে দায়িত্ব বুলিও উল্লেখ কৰে। সদনৰ মৰ্যাদা বজাই নাৰাখিলে যিকোনো অধ্যক্ষৰ বাবে সদনৰ কাম কাজ সুচাৰুৰূপে চলাই নিয়াটো অসুবিধাজনক বুলি শ্ৰীবিৰলাই উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 14 ফেব্ৰুৱাৰীত কেইবাটাও উদ্দেশ্যলৈ অসমলৈ আহিব। শ্ৰীমোদীয়ে প্ৰথমে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু উদ্বোধন কৰিব। তাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে পলাশবাৰীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIMৰ অস্থায়ী চৌহদৰ শুভাৰম্ভ কৰিব। তেওঁ লগতে গুৱাহাটী মহানগৰীৰ বাবে 100খন বৈদ্যুতিক বাছ মুকলি কৰিব। গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী ডিব্ৰুগড় জিলাৰ মৰাণলৈ যাব। তাত তেওঁ সুৰক্ষা আৰু জৰুৰীকালীন ব্যৱস্থাপনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মৰাণত নিৰ্মিত জৰুৰীকালীন বিমান অৱতৰণ ৰানৱে ELF আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মৰাণৰ 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ৰছীপথাৰলৈকে 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাত এই অত্যাধুনিক ৰানৱে নিৰ্মাণ কৰা হৈছে। যুদ্ধকালীন পৰিস্থিতি, প্ৰাকৃতিক দুৰ্যোগ বা জৰুৰী অৱস্থাত এই ৰাষ্ট্ৰীয় ঘাইপথ নিমিষতে বিমানবন্দৰলৈ ৰূপান্তৰিত কৰিব পৰা যাব। উদ্বোধনীৰ পাছতে মৰাণৰ আকাশত বায়ুসেনাৰ শক্তিশালী যুঁজাৰু বিমানসমূহে উৰণ কৌশল প্ৰদৰ্শন কৰিব। ৰাফেল, সুখয়, মিগ, তেজছ, হাৰকিউলিছ আৰু AN-32 বিমানৰ উৰণ অৱতৰণেৰে সামৰিক কৌশল প্ৰদৰ্শন কৰা হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পাঁচদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ছিচিলিৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হাৰ্মিনিয়ে আজি চেন্নাইত চিমছ হাস্পতাল আৰু বালাজী দন্ত চিকিৎসালয় পৰিদৰ্শন কৰে। সপত্নীক ভাৰতলৈ অহা ৰাষ্ট্ৰপতিগৰাকী আজি নিশাটো চেন্নাইত কটাব। তেওঁ কাইলৈ কৰ্ণাটকৰ ৰাজ্যপাল RN ৰবিক সাক্ষাৎ কৰিব। ইয়াৰ পাছত তেওঁ 7 ফেব্ৰুৱাৰীত মুম্বাইলৈ আহিব আৰু মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতক সাক্ষাৎ কৰিব। এই ভ্ৰমণকালত ডঃ হাৰ্মিনিয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। ভাৰত ছিচিলিৰ কূটনৈতিক সম্পৰ্কই 50 বছৰ সম্পূৰ্ণ কৰাৰ সময়তে ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণে বিশেষ গুৰুত্ব বহন কৰিছে। ভাৰত টেক্সিয়ে জনসাধাৰণক সহযোগিতাৰে ঐক্যবদ্ধ হবলৈ আৰু ক্ষুদ্ৰ পুঁজিৰে বৃহৎ আৰম্ভণি কৰাৰ বাবে মঞ্চ প্ৰদান কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। শ্ৰীশ্বাহে আজি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ভাৰত টেক্সিৰ জৰিয়তে জনসাধাৰণে অকল লাভ অৰ্জন কৰিবলৈ সমৰ্থ হোৱাই নহয় বৰং মৰ্যাদাৰে সৈতে ইয়াৰ স্বত্বাধিকাৰীও হ'ব পাৰিব। ভাড়াগাড়ী চালকসকলৰ বাবে আজিৰ দিনটো গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি শ্ৰীশ্বাহে কয় যে সমবায় খণ্ডৰ প্ৰথম টেক্সি সেৱা ভাৰত টেক্সিৰ শুভাৰম্ভ আজি দিল্লীৰ পৰা কৰা হ'ব। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ তেওঁ আগ্ৰহী বুলি শ্ৰীশ্বাহে মন্তব্য কৰে। ছত্তীশগড়ৰ বিজাপুৰ জিলাত আজি পুৱা সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত এজন মাওবাদী নিহত হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে অঞ্চলটোত সশস্ত্ৰ মাওবাদীৰ এটা দলে আত্মগোপন কৰি থকা বুলি লাভ কৰা সম্ভেদৰ ভিত্তিত জিলাখনৰ দক্ষিণ প্ৰান্তত সুৰক্ষা বাহিনীৰ এটা যৌথ দলে চলোৱা অভিযানত এই মাওবাদীজন নিহত হয়। অঞ্চলটোত আজি পুৱাৰে পৰা সুৰক্ষা বাহিনী আৰু মাওবাদীৰ মাজত চেগা চুৰুকাকৈ গুলীয়াগুলী চলি আছে। বৰ্তমানলৈকে সংঘৰ্ষস্থলীৰ পৰা AK-47 ৰাইফলসহ এজন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। অঞ্চলটোত সুৰক্ষা বাহিনীৰ তালাচী অভিযান অব্যাহত আছে। মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে আজি মণিপুৰৰ সীমামূৰীয়া মৰে জিলাৰ এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত নিচামুক্তি কেন্দ্ৰ পৰিদৰ্শন কৰে। ভ্ৰমণকালত সঞ্চালক প্ৰধানগৰাকীয়ে কেন্দ্ৰটোৰ কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে আৰু মাদক দ্ৰব্যৰ আসক্তিৰ পৰা মুক্ত কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ শলাগ লয়। ধেমাজি জিলাৰ চিলাপথাৰৰ ঢকুৱাখনাত অনুষ্ঠিত 79 সংখ্যক সন্তোষ ট্ৰফীৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত ছাৰ্ভিচেছে আজি ৰেলৱেক 2-0 গ'লত পৰাস্ত কৰে। খেলখনত ছাৰ্ভিচেছৰ হৈ অভিষেক পাৱাৰে 2টা গ'ল কৰে। ইপিনে ঢকুৱাখনাত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত যোৱাবাৰৰ বিজিত কেৰেলা পাঞ্জাবৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। উল্লেখযোগ্য যে সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত পাঞ্জাব দলটো 8 বাৰকৈ চূড়ান্ত বিজয়ী আৰু বিজিত দল হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে কেৰালা দলে 7 বাৰ বিজয়ী আৰু 9 বাৰ বিজিতৰ সন্মান লাভ কৰিছে। মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত আজি বদোদৰাৰ BCA ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দলটোৱে এইবাৰ দ্বিতীয়বাৰৰ বাবে মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ খিতাপ দখলৰ সুযোগ লাভ কৰিছে। ইয়াৰ বিপৰীতে একেৰাহে চতুৰ্থবাৰ ফাইনেলত প্ৰৱেশ কৰা দিল্লী কেপিটেলছ প্ৰথমবাৰৰ বাবে খিতাপ দখলৰ লক্ষ্যৰে আজি খেলখনত অৱতীৰ্ণ হ'ব। এইবেলি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCIয়ে প্ৰতিযোগিতাৰ বাবে 10 কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ প্ৰাক্তন হিন্দী বাতৰি পৰিৱেশিকা ৰবীন্দৰ সবৰৱালৰ আজি পুৱা দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা সবৰৱালে নতুন দিল্লীৰ বাতৰি সেৱা বিভাগত 1985 চনৰ পৰা 2012 চনলৈ নিয়মীয়া বাতৰি পৰিৱেশক আৰু অনুবাদক হিচাপে সেৱা আগবঢ়াইছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দিব। লোকসভাত আজি ধ্বনিভোটৰ জৰিয়তে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 14 ফেব্ৰুৱাৰীত কেইবাটাও কাৰ্যসূচীৰে অসমলৈ আহিব। 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত ছাৰ্ভিচেছে ৰেলৱেক 2-0 গ'লত পৰাস্ত কৰে আৰু মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। বিয়লি 3 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।